29 নং ছবি তোমাৰ শত্ৰুকো প্ৰেম কৰা। যীশুৱে তেওঁৰ অনুগামীসকলক অৰ্থাৎ শিষ্যসকলক সকলোকে প্ৰেম কৰিবলৈ এনেকৈ তেওঁলোকৰ শত্ৰুকো প্ৰেম কৰিবলৈ শিকাইছিল। আমি আৱশ্যকতাত থকা প্ৰত্যেককে এনেকৈ আন জাতিৰ মানুহকো সহায় কৰিব লাগে। যীশুৱে আন এখন চহৰলৈ যাত্ৰা কৰাৰ এজন মানুহৰ বিষয়ে এটা গল্প কৈছিল। ডকাইতে বাটত তেওঁক আক্ৰমণ কৰিছিল আৰু মাৰি আধামৰা কৰি বাটৰ কাকত পেলাই থৈ গৈছিল। এজন অন্য জাতিৰ মানুহে সেই বেয়াকৈ আঘাতিত হোৱা যাত্ৰীজনক লগ পাইছিল। তেওঁ সেই মানুহজনৰ শুশ্ৰূষা কৰিছিল কিয়নো তেওঁক তাৰ আৱশ্যক আছিল। তেওঁ তাৰ কাৰণে কোনো মূল্য বা বেচ বিচৰা নাছিল। যীশুৱে কৈছিল যে আমি সকলোৱেও এইদৰে ভাল কাম কৰিব লাগে।